গীতমালা দ অধ্যায়। হে জিহুৱা, তুমি কিয় দূৰৈত ৰৈ আছা? সংকটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা? অহংকাৰৰ কাৰণে দুষ্ট লোকে দৰিদ্ৰক নিৰ্যাতিত কৰে। তেওঁলোকৰ নিজৰ কুপৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক। দুষ্ট লোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে। লোভীয়া লোকে নিজৰ লাভৰ বাবে জিহুৱাক অবিহাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে। দুষ্ট লোকে নিজৰ সমৰ্থনত গৰ্ব কৰি কয়, ঈশ্বৰে ইয়াক বিচাৰি নাপাব। তেওঁলোকৰ চিন্তাবোৰ এইয়ে যে ঈশ্বৰ বুলি কোনো নাই। সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়। তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত। তেওঁলোকে নিজৰ সকলো শত্ৰুকে তুচ্ছ কৰে। তেওঁলোকে মনতে কয়, একোৱে মোক লৰচৰ কৰিব নোৱাৰিব। আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ'ব। তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ। তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে। গাঁৱৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে। সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দোষীক হত্যা কৰে। কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে। তেওঁলোকে গোপন ঠাইত খাপ পাতি সিংহৰ দৰে প্ৰতীক্ষাত থাকে। তেওঁলোকে প্ৰতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্ৰজনক ধৰিব পাৰে। তাৰ পাছত তেওঁলোকে দৰিদ্ৰজনক ধৰি চোঁচৰাই লৈ নিজৰ জালত পেলায়। তেওঁলোকে চাপৰি পূজা হৈ অসহায়জনক তেওঁলোকৰ শক্তিত আবদ্ধ কৰে। তেওঁলোকে নিজৰ মনতে ভাবে, ঈশ্বৰে পাহৰিলে। তেওঁ নিজৰ মুখ লুকুৱাই থৈছে। তেওঁ কেতিয়াও আমাক দেখা নাপাব। হে জিহুৱা, উঠা! হে ঈশ্বৰ, তোমাৰ হাত তুলি ধৰা। নিৰ্যাতিতসকলক পাহৰি নাযাবা। দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাবে? তেওঁলোকে কিয় মনে মনে ভাবে যে তেওঁ আমাৰ ওচৰত কোনো হিচাপ নিবিচাৰিব? কিন্তু হে ঈশ্বৰ, তুমি হলে দেখা পোৱা। অৱশ্যেই তুমি দুখ কষ্ট আৰু সংকটলৈ চকু দিয়া। তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল'ব পাৰা। অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে। তুমিয়েইতো অনাৰ্থক সহায় কৰোতা জনা। দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা। তেওঁলোকৰ সকলো অন্যায় কাৰ্যৰ শেষ পৰ্যন্ত হিচাপ বিচাৰ কৰা। জিহুৱা চিৰকালৰ ৰজা, তেওঁ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব। হে জিহুৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা। তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা। তুমি তেওঁলোকৰ প্ৰাৰ্থনালৈ কাণ দিবা। সেই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব। তাৰ বাবে তুমিয়েই অনাথ আৰু নিৰ্যাতিত লোকসকলৰ পক্ষত থিয় হ'ব পাৰা।